ఆకాశవాణి সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ডনাল্ড ট্ৰাম্পে আজি আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰিব। কলকাতাৰ আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত আজি শিয়ালদহৰ এখন আদালতে অভিযুক্ত সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। ছুইজাৰলেণ্ডৰ ডাভোছত আজিৰে পৰা বিশ্ব অৰ্থনৈতিক ফৰামৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। উত্তৰাখণ্ড মন্ত্ৰীসভাই ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধিৰ প্ৰস্তুতিত অনুমোদন জনাইছে। আৰু মহিলা হকী ইণ্ডিয়া লীগত আজি ৰাঁচীৰ মৰাং গোমকে জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত চলি থকা এখন খেলত জে এছ ডব্লিউ চুৰমা হকী ক্লাব দেলহি এছ জি পাইপাৰ্ছৰ মুখামুখি হৈছে। ডনাল্ড ট্ৰাম্পে আজি আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰিব। ভাৰতীয় সময় অনুসৰি আজি নিশা 8:30 বজাত ৱাশ্বিংটনৰ কেপিটেল হিলত আমেৰিকাৰ মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে 78 বছৰীয়া ডনাল্ড জন ট্ৰাম্পক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰাব। অৱশ্যে বেয়া বতৰৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান ৱাশ্বিংটনৰ ৰটুণ্ডা হলঘৰৰ ভিতৰত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে যোৱা বছৰৰ 5 নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত ডনাল্ড ট্ৰাম্পে তেওঁৰ প্ৰতিদ্বন্দ্বী কমলা হেৰিছক পৰাজিত কৰি দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হৈছিল। আজিৰ শপতগ্ৰহণ অনুষ্ঠানত বিশ্বৰ কেইবাগৰাকীও চৰকাৰ প্ৰধানে অংশগ্ৰহণ কৰিব। এইসকলৰ ভিতৰত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলি, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং, হাংগেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰবানো আছে। ভাৰতৰ হৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত বিশ্বৰ আগশাৰীৰ উদ্যোগপতি তথা টেছলাৰ স্বত্বাধিকাৰী এলন মাস্ক, এমাজনৰ স্বত্বাধিকাৰী জেফ বেজোছ, ফেচবুক আৰু মেটাৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গ, এপলৰ স্বত্বাধিকাৰী টিম কুকেও অংশগ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতি ট্ৰাম্পে পৰম্পৰা অনুসৰি ৰাষ্ট্ৰ সম্বোধি ভাষণ দিব। যোৱা বছৰৰ 9 আগষ্টত কলকাতাৰ আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত আজি শিয়ালদহৰ এখন আদালতে অভিযুক্ত সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। শিয়ালদহৰ আদালতৰ বিচাৰক অনিৰ্বাণ দাসে অৱশ্যে এই অপৰাধক অতিশয় বিৰল বুলি গণ্য কৰিব নোৱাৰি বুলি ৰায় দিয়ে আৰু অভিযুক্ত ৰায়ক আমৃত্যু কাৰাবাসৰ নিৰ্দেশ দিয়ে। ভাৰতীয় ন্যায় সংহিতাৰ 64, 66 আৰু 103(1)ধাৰাৰ অধীনত শনিবাৰে সঞ্জয় ৰায়ক আদালতে দোষী সাব্যস্ত কৰিছিল যদিও ৰায়দান আজিলৈ স্থগিত ৰাখিছিল। উল্লেখযোগ্য যে দেহ কপোৱা এই ঘটনাত যুৱতী চিকিৎসকগৰাকী যোৱা বছৰৰ 9 আগষ্টৰ দিনা কৰ্তব্যৰত অৱস্থাত ধৰ্ষণৰ বলি হৈছিল আৰু তেওঁৰ মৃতদেহ চিকিৎসালয়খনৰ ছেমিনাৰ কক্ষত উদ্ধাৰ কৰা হৈছিল। 10 আগষ্টত কলকাতা আৰক্ষীয়ে এই হাস্পতালৰে স্বেচ্ছাসেৱক অভিযুক্ত সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী কালত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে এই ঘটনাৰ প্ৰতিবাদ তীব্ৰতৰ হৈ উঠে আৰু কনিষ্ঠ চিকিৎসকসকলেও দীৰ্ঘদিন ধৰি অৱস্থান ধৰ্মঘট পালন কৰে। পশ্চিমবংগৰ চৰকাৰে এই ঘটনাৰ তদন্তৰ ভাৰ কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আইৰ ওপৰত ন্যস্ত কৰে। চি বি আয়ে যোৱা 9 নৱেম্বৰত অভিযুক্ত সঞ্জয় ৰায়ৰ বিৰুদ্ধে শিয়ালদহৰ আদালতত অভিযোগনামা দাখিল কৰে। 11 নৱেম্বৰৰ পৰা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু 18 জানুৱাৰীত অভিযুক্ত সঞ্জয় ৰায়ক আদালতে দোষী সাব্যস্ত কৰে। ছুইজাৰলেণ্ডৰ ডাভোছত আজিৰে পৰা বিশ্ব অৰ্থনৈতিক ফৰামৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। বিশ্বৰ 130খন দেশৰ প্ৰায় 3000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অধিৱেশনত বিশ্বৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা, নতুন প্ৰযুক্তিৰ প্ৰয়োগ, সামাজিক আৰু অৰ্থনৈতিক সমতাৰ সৈতে বিকাশ সম্পৰ্কত আলোকপাত কৰা হ'ব। বিশ্বৰ 350খন দেশৰ চৰকাৰৰ মুৰববীসকলে অংশগ্ৰহণ কৰিবলগীয়া এই অধিৱেশনত তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন ৰাও, জলশক্তি মন্ত্ৰী চি আৰ পাটিল, খাদ্য প্ৰসংস্কৰণ আৰু উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই অধিৱেশনৰ পূৰ্বে বিশ্ব অৰ্থনৈতিক ফৰামৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া বৰ্জ ব্ৰেণ্ডে পৰৱৰ্তী বিত্তীয় বছৰত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ 7-8% হ'ব বুলি আশা প্ৰকাশ কৰিছে। দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা আজি অন্ত পৰিছে। 70জনীয়া দিল্লী বিধানসভাৰ বাবে মুঠ 719গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। নতুন দিল্লী বিধানসভা আসনখনৰ বাবে সৰ্বাধিক 23গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পেটেল নগৰ আৰু কস্তুৰবা নগৰৰ আসন দুখনৰ বাবে 5গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা মতে মুঠ 1522খন মনোনয়ন পত্ৰৰ ভিতৰত 477খন মনোনয়ন পত্ৰ বাতিল হয়। আজি কিমানগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে তাৰ সঠিক তথ্য সন্ধিয়াৰ পাছতে লাভ কৰিব পৰা যাব। দিল্লী বিধানসভাৰ বাবে অহা 5 ফেব্ৰুৱাৰীত ভোটগ্ৰহণ আৰু 8 ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰাখণ্ড মন্ত্ৰীসভাই ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধিৰ প্ৰস্তুতিত অনুমোদন জনাইছে। আজি ডেৰাডুনত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই কথা প্ৰকাশ কৰি কয় যে এই বিধি প্ৰস্তুত হৈ উঠিলে ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তন কৰা হ'ব আৰু ইয়াৰ ফলত এনে বিধি বলবৎ কৰা উত্তৰাখণ্ড দেশৰ প্ৰথমখন ৰাজ্যৰূপে পৰিগণিত হ'ব। এই উমৈহতীয়া দেৱানী বিধি দেশৰ আন ৰাজ্যসমূহৰ বাবে আদৰ্শস্বৰূপ হ'ব বুলিও মুখ্যমন্ত্ৰী ধামীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ নাগৰিকৰ ব্যক্তিগত সম্বন্ধ একেধৰণৰ আইনী ব্যৱস্থাৰে পৰিচালিত হ'ব আৰু ইয়াৰ ফলত সমাজত ন্যায় আৰু একতাৰ ভাৱ বৃদ্ধি পাব। জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰি জিলাৰ বাধলগাঁৱত যোৱা 45 দিনত 3টা পৰিয়ালৰ 17 লোকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা আন্তঃ মন্ত্ৰালয় উচ্চ পৰ্যায়ৰ দলটোৱে আজি অঞ্চলটো ভ্ৰমণ কৰে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এগৰাকী সঞ্চালক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বৰ এই দলটো কালি সন্ধিয়া ৰাজৌৰিত উপস্থিত হয়। দুটা দলত বিভক্ত দলটোৰ প্ৰথমটো দলে আজি জিলাখনৰ উচ্চপদস্থ আৰক্ষী, অসামৰিক প্ৰশাসন আৰু চিকিৎসা বিষয়াসকলৰ পৰা ঘটনাৰ বুজ লয়। আনটো দল বাধলগাঁৱত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। উল্লেখযোগ্য যে ৰাজৌৰি জিলাৰ অতি আওহতীয়া এই গাঁওখনত ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা এতিয়ালৈকে 17 লোকৰ প্ৰাণ কাঢ়ি নিয়া এই ৰহস্যজনক ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষী ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব মেহমুদ আহমেদ আৰু পৰিবহণ বিশেষজ্ঞ অনিল চিকাৰাৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপ যোগে 9289094044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েল যোগেও এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি কয় যে অস্থায়ী কৰ্মীসকলোকে অতি শীঘ্ৰেই শ্ৰমিক সুৰক্ষাৰ অধীনত অনা হ'ব। নতুন দিল্লীত অনুষ্ঠিত অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলৰ বাবে আনুষ্ঠানিকীকৰণ আৰু সামাজিক সুৰক্ষা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত ভাষণ দি ডঃ মাণ্ডাভিয়াই এইদৰে কয়, কোনোধৰণৰ বৈষম্য নোহোৱাকৈ শ্ৰমিকক সামাজিক সুৰক্ষা প্ৰদান কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিব বুলিও তেওঁ কয়। মহিলা হকী ইণ্ডিয়া লীগত আজি ৰাঁচীৰ মৰাং গোমকে জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত চলি থকা এখন খেলত জে এছ ডব্লিউ চুৰমা হকী ক্লাব দিল্লী এছ জি পাইপাৰ্ছৰ মুখামুখি হৈছে। পুৰুষৰ শাখাত ৰুৰকেল্লাৰ বিৰচা মুণ্ডা হকী ষ্টেডিয়ামত আজি নিশা 8:15 হ'বলগীয়া আন এখন খেলত ৰাঁচীৰ ৰাহ বেংগল টাইগাৰ্ছ জে এছ ডব্লিউ চুৰমা হকী ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষৰ হকীত বৰ্তমানলৈকে তামিলনাডুৰ ড্ৰেগনছে 15 পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিছে। হায়দৰাবাদ টুফান্স 13 পইণ্টেৰে দ্বিতীয় স্থানত আছে। মহিলা শাখাত উৰিষ্যা ৱাৰিয়াৰ্ছ 8 পইণ্টেৰে শীৰ্ষ স্থানত আছে আৰু চুৰমা হকী ক্লাব 6 পইণ্টেৰে দ্বিতীয় স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ডনাল্ড ট্ৰাম্পে আজি আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰিব। কলকাতাৰ আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত আজি শিয়ালদহৰ এখন আদালতে অভিযুক্ত সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। ছুইজাৰলেণ্ডৰ ডাভোছত আজিৰে পৰা বিশ্ব অৰ্থনৈতিক ফৰামৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। উত্তৰাখণ্ড মন্ত্ৰীসভাই ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি প্ৰস্তুতিত অনুমোদন জনাইছে আৰু মহিলা হকী ইণ্ডিয়া লীগত আজি ৰাঁচীৰ মৰাং গোমকে জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত চলি থকা এখন খেলত জে এছ ডব্লিউ চুৰমা হকী ক্লাব দিল্লী এছ জি পাইপাৰ্ছৰ মুখামুখি হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00 বজাত।